الذين استجابوا لله والرسول من بعد ما أصابهم القرح للذين أحسنوا منهم واتقوا أجر عظيم
যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাসূলৰ আহ্বানত সঁহাৰি দিছিল তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাকৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।